নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ চিনাকি লোকসকল, আমি ভালপোৱা লোকসকল সদায় ভালে কুশলে থকাটো নিবিচাৰোঁনে বাৰু? ঈশ্বৰেও আমাক ভাল পায়, আমি ভালে কুশলে থকাটো বিচাৰে, আৰু সেইবাবেই তেওঁ আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিলে ভাল পাওঁ, তেওঁলোকৰ কুশল বাতৰি শুনিবলৈ বিচাৰোঁ, আৰু সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশা কৰোঁ। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজিয়েই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ নামৰ পুস্তকখনৰ 1 অধ্যায়ৰ 13 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি যিহুদাৰ পত্ৰৰ 1 অধ্যায়ৰ 14 পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল শাস্ত্ৰৰ অতি চমকপ্ৰদ পদ দুটা পাম আৰু বাইবেলৰ এই যিহুদাৰ পত্ৰ পুস্তকখনতেই মাত্ৰ আমি এই কথাটোৰ উল্লেখ পাইছো। প্ৰথমতে পদ দুটা পঢ়ি দিব খুজিছো, যিহুদাৰ পত্ৰ 1 নম্বৰ অধ্যায়ৰ 14 আৰু 15 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আদমৰ পৰা সপ্তম পুৰুষ যি হনুক, তেওঁবিলাকৰ উদ্দেশ্যে ভাবুকটি প্ৰচাৰ কৰি কৈছিল, চোৱা, সকলোবিলাকৰ সুধ বিচাৰ কৰিবলৈ আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তিলংঘন কৰিলে আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ প্ৰভু নিজৰ অযুত অযুত পবিত্ৰবিলাকে সৈতে আহিল। হনুকৰ এই ভাৱবাণীটো আমি পুৰণি নিয়মত কিন্তু পঢ়িবলৈ নাপাওঁ। আদি পুস্তক 5 নম্বৰ অধ্যায়ত আমি হনুকৰ বিৱৰণী পঢ়িবলৈ পাওঁ, কিন্তু হনুকৰ কোনো ভাৱবাণীৰ কথা তাত আমাক কোৱা হোৱা নাই। হনুক নামটো বেছি প্ৰচলিত নাম নাছিল, গতিকে আমি নিঃসন্দেহে ক'ব পাৰোঁ যে যিহুদাই ইয়াত যিজন হনুকৰ নাম কৈছে তেওঁ পৃথিৱীলৈ জলপ্লাৱন নামি অহাৰ আগৰ সেই হনুকজনৰ কথাই কৈছিল, যি হনুকে ঈশ্বৰৰ সৈতে চলাফেৰা কৰিছিল আৰু তেওঁক ঈশ্বৰে লৈ গৈছিল। এজন পণ্ডিতে হনুকৰ পুস্তকৰ বিষয়ে লিখা কিতাপ এখনৰ পৰা আমি এতিয়া অলপ উদ্ধৃতি দিব খুজিছো। উদ্ধৃতিটো হৈছে হনুকৰ পুস্তক নামৰ পুস্তক এখনৰ পৰা, কিন্তু এই পুস্তকখন বাইবেলত অন্তৰ্ভুক্ত পুস্তক নহয়। এই পুস্তকখন 2য় শতিকাৰ মণ্ডলীৰ বৃদ্ধসকলৰ পৰিচিত পুস্তক আছিল আৰু 2 এটা অংশৰ বাহিৰে বাকী পুস্তকখন হেৰাই গৈছিল। কিন্তু 1773 চনত ব্ৰুচ নামৰ পণ্ডিত এজনে ইথিওপিয়াৰ বাইবেলত এই পুস্তকখন সম্পূৰ্ণ ৰূপত আৱিষ্কাৰ কৰিছিল। ইয়াত হনুক আৰু নোহক ঈশ্বৰে জনাই দিয়া কিছুমান কথা আছে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মানৱৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে যে সহায় আগবঢ়ায়, পাপীসকলৰ ক্ষেত্ৰত ঈশ্বৰে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা প্ৰকাশ কৰা আৰু জগতখন যে আচলতে ঈশ্বৰৰ শাসনৰ অধীন সেই কথাটো প্ৰকাশ কৰা। হনুকে ভাৱবাণী কৰিছিল শেষকালত যে ভুৱা শিক্ষকবিলাক ওলাব সেই বিষয়ে, আৰু এইটো নিশ্চয় অতি অভিনৱ আৰু বিশেষভাৱে মন কৰিবলগীয়া কথা। হনুকৰ এই পুস্তকখন আমাৰ সকলোৰে হাতত থকা বাইবেলত অন্তৰ্ভুক্ত হোৱাটো ঈশ্বৰে বিচৰা নাছিল বুলি আমি বুজি পাওঁ, নহলে পুস্তকখন নিশ্চয় বাইবেলৰ অন্তৰ্ভুক্ত হলহেঁতেন। এই কথাত নিশ্চয় সন্দেহ থকা উচিত নহয়। ঈশ্বৰ ভক্ত সাধুসকলে বুজি পাইছিল যে এই হনুকৰ পুস্তকখন বাইবেলত অন্তৰ্ভুক্ত হ'ব নালাগে, কিন্তু সেই পুস্তকখনৰ এটা ভাৱবাণী ঈশ্বৰে তেওঁৰ পবিত্ৰ বাক্যত অন্তৰ্ভুক্ত কৰাব বিচাৰিলে, আৰু এই ভাৱবাণীটো হৈছে নিজৰ সাধুসকলক লগত লৈ খ্ৰীষ্টই পৃথিৱীলৈ যে পুনৰ আগমন কৰিব সেই বিষয়ে। আদি পুস্তকত থকা বিৱৰণীৰ পৰা আমি জানিব পাৰোঁ যে হনুকক উঠাই লৈ যোৱা হৈছিল, তাৰমানে হনুক মৃত্যুমুখত নপৰাকৈয়েই তেওঁক এই পৃথিৱীৰ পৰা লৈ যোৱা হৈছিল। অৱশ্যে আমি জানো খ্ৰীষ্টৰ দিনৰ পৰা শতিকাৰ পিছত শতিকা জুৰি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মৃত্যু ঘটি আহিছে, গতিকে খ্ৰীষ্টীয় মণ্ডলীৰ অধিক অংশই মৃত্যুৰ দুৱাৰেৰে পাৰ হৈ ইতিমধ্যে গৈছে, আৰু খ্ৰীষ্টই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰাৰ সময়ত সেই মৃতসকলে সেই সময়ত জীয়াই থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ লগত একেলগে গৈ আকাশত প্ৰভু যীশুক লগ ধৰিব। এই কথাটো আমাক পুৰণি নিয়মত শিকোৱা হোৱা নাই, কিন্তু ভৱিষ্যতে খ্ৰীষ্টীয় বিশ্বাসীসকল গৈ যে আকাশত প্ৰভু যীশুক লগ ধৰিব, সেই ঘটনাটোৰ এখন আগতীয়া ছবি হৈছে হনুক। পৃথিৱীলৈ মহাপ্লাৱনৰ ৰূপত ঈশ্বৰৰ সুধবিচাৰ নামি অহাৰ আগে আগে হনুকক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হৈছিল। ঠিক একেদৰে এই পৃথিৱীত মহাক্লেশ ৰূপত ঈশ্বৰৰ সুধবিচাৰ বিয়পি পৰাৰ আগে আগে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰে গঢ়া খ্ৰীষ্টীয় মণ্ডলীকো পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব আকাশত প্ৰভু যীশুক লগ পাবলৈ। সেই মহাক্লেশৰ সামৰণি পৰিব
আৰু প্ৰভু যীশু পৃথিৱীলৈ উভতি আহিব। কিন্তু তাৰ আগতে মণ্ডলীক উত্তোলিত কৰা সময়ত তেওঁ পৃথিৱীলৈ নাহে। খ্ৰীষ্টীয় বিশ্বাসীসকলেহে গৈ প্ৰভু যীশুক আকাশত লগ ধৰিব। খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰি নিবলৈ খ্ৰীষ্ট অহাটোকেই আমি খ্ৰীষ্টৰ দ্বিতীয় আগমন বুলি ক'লে সম্পূৰ্ণ শুদ্ধ কোৱা নহ'ব যদিহে আমি সেই সময়তে খ্ৰীষ্ট পৃথিৱীলৈ নামি আহিব বুলি বুজাব খোজো, কাৰণ সেই সময়ত কেৱল খ্ৰীষ্টীয় মণ্ডলীকহে পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব। তাৰ পাছত পৃথিৱীত যি দৃশ্য মণ্ডলী থাকি যাব, সেই মণ্ডলীত আচলতে সেইবোৰ মানুহে থাকিব যিবোৰ প্ৰকৃত অৰ্থত খ্ৰীষ্টীয় বিশ্বাসী নহয়। সেই মণ্ডলী বিশ্বাসৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব আৰু মহাক্লেশৰ সময়ত প্ৰৱেশ কৰিব, আৰু সেই মহাক্লেশৰ সময়ছোৱাৰ সামৰণি পৰিলেহে প্ৰভু যীশু প্ৰকৃত অৰ্থত পৃথিৱীলৈ আহিব। যিহুদাই ভাৱবাণী কৰাৰ দৰে সকলোবিলাকৰ সুধ বিচাৰ কৰিবলৈ আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লংঘন কৰিলে আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ। এইটো শাস্ত্ৰৰ এটা অতিকে মন কৰিবলগীয়া পদ। প্ৰিয় শ্ৰোতা, এই যিহুদা পত্ৰৰ 14 আৰু 15 নম্বৰ পদৰ অনুবাদ এজন পণ্ডিতে এনেদৰে কৰিছিল, আৰু তাৰ মাজেৰে সত্য কি সুন্দৰভাৱে প্ৰকাশ পাইছে মন কৰকচোন। আৰু এই বিষয়ে আদমৰ সপ্তম পুৰুষ হনুকেও ভাৱবাণী কৰিছিল এইবুলি, চোৱা প্ৰভু তেওঁৰ অগণন সাধুবিলাকৰ সৈতে আহিছে সকলোৰে সুধ বিচাৰ কৰিবলৈ আৰু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ ভয় নোহোৱা সকলোকে দোষী সাব্যস্ত কৰিবলৈ তেওঁলোকৰ সকলো অপবিত্ৰ কাৰ্য যিবোৰ তেওঁলোকে ছয়তানৰ নিচিনাকৈ কৰিছিল সেই বিষয়ে দোষী সাব্যস্ত কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে কুটিল পাপীসকলে কোৱা সকলো কঠুৱা কথাৰ বিষয়ে দোষী সাব্যস্ত কৰিবলৈ। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে অযুত অযুত পবিত্ৰবিলাক বুলি কওঁতে যদিও অসংখ্য সাধু সন্ত বুলি বুজোৱা হৈছে, তেওঁলোক কিন্তু অলৌকিক নাইবা স্বাভাৱিক সৃষ্টিও হ'ব পাৰে। গতিকে খুব সম্ভৱ খ্ৰীষ্ট যেতিয়া পৃথিৱীলৈ উভতি আহিব তেতিয়া তেওঁৰ লগত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলীও পৃথিৱীলৈ উভতি আহিব, আৰু যদিহে প্ৰভু যীশুৰ লগতে খ্ৰীষ্টীয় মণ্ডলীও এই পৃথিৱীত শাসন চলাবলৈ নামি আহিব লাগে, তেনেহলে তাৰ আগতে কোনো এটা সময়ত সেই মণ্ডলীক পৃথিৱীৰ পৰা উঠাই নিয়া হ'বই লাগিব। গতিকে খ্ৰীষ্টই তেওঁৰ সাধুসকলক লগত লৈ পৃথিৱীলৈ আগমন কৰিব বুলি যদি আপুনি বিশ্বাস কৰে, তেনেহলে খ্ৰীষ্টীয় মণ্ডলীক যে তাৰ আগে আগে পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব সেই কথাটো আপুনি বিশ্বাস কৰিবই লাগিব। সকলোবিলাকৰ সুধ বিচাৰ কৰিবলৈ যেতিয়া খ্ৰীষ্ট এই পৃথিৱীলৈ উভতি আহিব তেওঁ সুধ বিচাৰ কৰিব। তেওঁ শিষ্যসকলক পৰ্বতত দিয়া উপদেশত এই কথা নিজে কৈছিল, আৰু এই কথাটো ঈশ্বৰৰ বাক্যত বাৰে বাৰে উল্লেখ কৰা হৈছে। আমি পুৰণি নিয়মতো এই কথাটো দেখিবলৈ পাওঁ। ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লংঘন কৰিলে, তেওঁলোকে ছয়তানৰ লোকৰ নিচিনাকৈ যিবিলাক কুকাৰ্য কৰিলে, এইবুলি এজন পণ্ডিতে কথাখিনি অনুবাদ কৰিছে। অৰ্থাৎ সেই ভক্তিহীন লোকবিলাকৰ কাৰ্য আচলতে ঈশ্বৰ বিৰোধী, আচলতে ছয়তানৰ কাৰ্য, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ। তেওঁলোকে আচলতে ঈশ্বৰৰ প্ৰতি কোনো শ্ৰদ্ধাপূৰ্ণ ভয়ৰ ভাৱ নাৰাখি কুকাৰ্য কৰা লোক। তেওঁলোক এইকাৰণেই ভক্তিহীন কাৰণ তেওঁলোকে সকলো কথাতে ঈশ্বৰক বাহিৰ কৰি থয়, ঈশ্বৰক আঁতৰাই থয়। আৰু আজি আমাৰ সমাজত এইটো এটা প্ৰচলিত কথা নহয়নে বাৰু? মানুহে ঈশ্বৰক বাদ দিহে কামবোৰ কৰিব খোজে, নহয়নে বাৰু? প্ৰভু যীশু আহি সেই ভক্তিহীন লোকবিলাকক তেওঁলোকৰ দুখ আঙুলিয়াই দি বিচাৰ কৰিবহি। হনুকৰ এই ভাৱবাণীটো অতি অপূৰ্ব, আৰু এই ভাৱবাণীটো পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত পৃথিৱীত থাকি যোৱা আনুষ্ঠানিক মণ্ডলী যে সম্পূৰ্ণ বিশ্বাসভ্ৰষ্ট হ'ব আৰু সেই মণ্ডলীক যে খ্ৰীষ্টই সুদবিচাৰ কৰিব সেই বিষয়ে, অৰ্থাৎ আমি এই কথাটো ক'ব পাৰোঁ যে পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি লৈ যোৱা ঘটনাটোৱে খ্ৰীষ্টীয় মণ্ডলীটোক বিভক্ত কৰিব। প্ৰকৃত বিশ্বাসীসকলে পৃথিৱী এৰি যাব আৰু আনৰ আগত অভিনয় কৰি থকা তথাকথিত নামধাৰীসকল থাকি যাব সেই দিন পৰ্যন্ত, যিদিনত প্ৰভু যীশু পৃথিৱীলৈ আহিব মানুহৰ সুধবিচাৰ কৰিবলৈ। আহক এতিয়া 16 নম্বৰ পদটো চাওঁ। তেওঁবিলাক বিবাদকাৰী, স্বভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী, তেওঁবিলাকৰ মুখে গৰ্ব কথা কয়, তেওঁবিলাকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে। বিশ্বাসভ্ৰষ্ট লোকসকলৰ আৰু পাঁচটা চিন আমাক ইয়াত দি দিয়া হৈছে। প্ৰথমটো হৈছে তেওঁবিলাক বিবাদকাৰী, অৰ্থাৎ অনবৰতেই আপত্তি কৰি থকা লোক। খোলাখুলিভাৱে বা জোৰকৈ নহয়, কিন্তু অনবৰতেই ভূৰ ভূৰাই ঈশ্বৰৰ বিৰুদ্ধে আপত্তি দৰ্শাই থকা লোক। দ্বিতীয়তে স্বভাগ্য নিন্দক, তেওঁলোকৰ উজৰ আপত্তিৰ কেতিয়াও অন্ত নহয়। জীৱনৰ বিভিন্ন কথাক লৈ আপত্তি, অসন্তুষ্ট, তেওঁলোক কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। যদি তেওঁলোকে ঈশ্বৰক জানে, তেনেহ'লে তেওঁলোকৰ জীৱনৰ সকলো কথাৰ কাৰণে ঈশ্বৰক কেৱল দুখ দিবহে তেওঁলোকে জানে। বহুতো মানুহে এনেদৰে নিজৰ জীৱনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি থাকে, কিন্তু যেতিয়া তেনে মানুহে খ্ৰীষ্টত আশ্ৰয় লয়, তেতিয়া সকলো সলনি হৈ যায়। তৃতীয়তে, বিশ্বাসভ্ৰষ্ট লোকসকলৰ আন এটা লক্ষণ এইয়ে যে তেওঁলোক নিজ নিজ অভিলাষৰ অনুগামী। সেই অভিলাষবোৰ ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, অনৈতিক অভিলাষ নহ'বও পাৰে। মুঠতে ঈশ্বৰক বাদ দি কৰা যিকোনো ধৰণৰ অভিলাষ হ'ব পাৰে। হয়তো কোনো ভাল গান শুনা, কিতাপ পঢ়া, নাইবা মনক সন্তুষ্টি দিয়া কিবা ধৰ্মকৰ্মও হ'ব পাৰে, কিন্তু আচলতে তেওঁলোকৰ অন্তৰখন শূন্য। চতুৰ্থতে, তেওঁবিলাকৰ মুখে গৰ্ব কথা কয়, অৰ্থাৎ তেওঁলোক ধীৰ আৰু নম্ৰ নহয়। তেওঁলোকে ফুলজাৰি মৰা কথা কয়, ফুটুকাৰ ফেনৰ নিচিনা, সাৰমৰ্ম একো নাই। এবাৰ এজন সামাজিক নেতাৰ সাক্ষাৎকাৰ লোৱা হৈছিল। তেওঁ বহুতো ডাঙৰ ডাঙৰ কথা কোৱা যেন দেখুৱাইছিল, কিন্তু সাক্ষাৎকাৰ শেষ হোৱাৰ পাছত এনে দেখা গ'ল তেওঁ আচলতে একোৱেই নকলে, তেওঁ আচলতে কেৱল বলকিহে আছিল। তেওঁ কোনো কথাই দৃঢ়ভাৱে নিজৰ মত বুলি প্ৰকাশ নকৰিলে। খ্ৰীষ্টীয় পৰিচৰ্যাত থকা বহুতো মানুহো আচলতে তেনেকুৱাই। পঞ্চমতে, তেওঁবিলাকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে, অৰ্থাৎ মানুহৰ মুখাবয়বৰ আদৰ কৰে মাত্ৰ। তেওঁলোকে আনক হাতচাপৰি মৰাত খুব ভাল, আৰু বহুতো কথা কয় যিবোৰ আচলতে সঁচা নহয়, কাৰণ তেওঁলোকে কিবা পদোন্নতি বিচাৰি মানুহৰ সহায় বিচাৰি থাকে, কিবা সুবিধা মাত্ৰ বিচাৰি থাকে। যাকোবৰ পত্ৰটো এনেধৰণৰ কথা এটা কোৱা হৈছে। যাকোবৰ পত্ৰ 2 অধ্যায়ৰ 1-4 পদলৈকে পাঠ কৰি দিম, শুনিবচোন। হে মোৰ ভাইবিলাক, আমাৰ ঐশ্বৰ্যবান প্ৰভু যীশুখ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস পক্ষপাতেৰে ধাৰণ নকৰিবা, কিয়নো তোমালোকৰ নামঘৰলৈ সোণৰ আঙুঠি আৰু উজ্জ্বল বস্ত্ৰেৰে এজন মানুহ আহিলে, আৰু মলিন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহিলে, পাছে তোমালোকে যদি সেই উজ্জ্বল বস্ত্ৰ পিন্ধাজনৰ মুখ চাই কোৱা যে আপুনি ইয়াতে স্বচ্ছন্দে বহক, আৰু যদি সেই দৰিদ্ৰজনক কোৱা সৌখিনিতে থিয় হৈ থাক, নাইবা মোৰ এই ভৰি পীড়াৰ তলতে বহ, তেন্তে তোমালোকে নিজৰ মাজত প্ৰভেদ নকৰিলানে, আৰু কুবিবেচনা কৰা বিচাৰকৰ্তাসকল নহলানে? আমাৰ মণ্ডলীসমূহত এনেধৰণৰ ব্যৱহাৰ সকলো সময়তে চলি থকা আমি দেখিবলৈ পাওঁ। এবাৰ এজন বিখ্যাত শিক্ষকে এটা মণ্ডলীত বক্তৃতা দিবলৈ গৈছিল। তেওঁ সময়তকৈ আগতেই গৈ পাইছিল আৰু নিজৰ পৰিচয় নিদিয়াকৈ তেওঁ গীৰ্জাঘৰৰ ভিতৰলৈ সোমাই যাব ধৰিছিল। মানুহক আদৰি নি বহুৱাবলৈ বাট চাই থকা আচাৰ এজনে তেওঁক চিনি নাপাই সুধিলে, আপোনাক কি গীৰ্জাৰ বুলেটিন লাগে নেকি? তেওঁ ক'লে, হয় দিয়ক, ধন্যবাদ। আপুনি ক'ত বহিব খোজে? আচাৰজনে সুধিলে। ক'ব নোৱাৰো, আপুনি বা মোক ক'ত বহুৱাই, এইবুলি সেই শিক্ষকজনে উত্তৰ দিলে। আপুনি নহ'লে ইয়াতে বহক, এইবুলি সেই আচাৰজনে শিক্ষকজনক পিছপিনে থকা আসন এখন দেখুৱাই দিলে, যদিও সন্মুখৰ ফালে বহুতো আসন খালী আছিল। সেই আচাৰজনৰ ব্যৱহাৰ বেছি ভাল নাছিল। তেতিয়া শিক্ষকজনে তাত বহিবলৈ ইচ্ছা নকৰি বাহিৰত এনেই খোজকাঢ়ি থাকিল। পাছত যেতিয়া তেওঁ বক্তৃতা দিবলৈ মঞ্চত উঠিল, তেতিয়া আচাৰজনৰ অৱস্থা চাবলগীয়া হৈছিল। উপাসনা শেষ হোৱাৰ পাছত সেই আচাৰজন আহি ক্ষমা খোজাৰ ভাৱেৰে ক'লে, বেয়া নাপাব, আপোনাক মই চিনি পোৱা নাছিলোঁ। তেতিয়া শিক্ষকজনে ক'লে, আপুনি মোক চিনি পোৱাটো জৰুৰী নহয়, কাৰণ কোনোবাই মোক আঠে বেঠে মাতি আনি নবহালেও মই আজি ইয়াত বক্তৃতা দিম বুলিয়ে আহিছিলোঁ। কিন্তু মই ভাবোঁ আপোনালোকে আলহী আৰু অচিনাকি মানুহক ভালদৰে মাতি আনি বহুওৱা উচিত। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি মানুহৰ মুখৰ প্ৰশংসা কৰা উচিত নহয়। কিন্তু এনে মনোবৃত্তি আমি বহুতো খ্ৰীষ্টীয় মণ্ডলী আৰু অনুষ্ঠানত দেখি থাকোঁ, সেইটো দুখৰ কথা। কেতিয়াবা আনকি শিক্ষক প্ৰচাৰকসকলেও এনেধৰণৰ কাম কৰে বা এনেধৰণৰ মনোবৃত্তি প্ৰকাশ কৰে। এজন শিক্ষক কোনো মণ্ডলীলৈ যায় আৰু সেই মণ্ডলীৰ পালকজনে তেওঁক মানুহৰ আগত অতিকৈ বঢ়াই বঢ়াই প্ৰশংসা কৰি চিনাকি কৰি দিয়ে। তেওঁৰ বিষয়ে বঢ়াই বঢ়াই বহু কথাই কয়। তাৰপাছত সেই পালকজন সেই শিক্ষকজনৰ মণ্ডলীলৈ যদি আহে, তেতিয়া সেই শিক্ষকজনে সেই পালকজনৰ বিষয়েও বঢ়াই বঢ়াই কথা কৈ আনৰ আগত চিনাকি কৰি দিয়ে, নহয়নে বাৰু? আমি কিন্তু এনে কৰা উচিত নহয়, কাৰণ এই কামটো প্ৰকৃততে সৎ কাম নহয়। আচলতে এইটো বিশ্বাসভ্ৰষ্ট লোকৰহে এটা পদ্ধতি। সেই বিশ্বাসভ্ৰষ্ট লোকসকলে ঈশ্বৰলৈ নাচায়, মানুহৰ মুখলৈ চায়। মানুহক তোষামোদ কৰে, মানুহৰ মনত ভালৰি বুলাবলৈ চেষ্টা কৰে। প্ৰভু যীশুৱে তেওঁলোকক সাবাইছ, বিশ্বাসী আৰু উত্তম দাস বুলি কয় নে নকয়, সেই কথালৈ তেওঁলোকৰ চিন্তা নাই। কিন্তু তেওঁলোকে মানুহৰ পৰা হাত চাপৰি পাবলৈহে বেছি ইচ্ছা কৰি থাকে আৰু তাৰ বাবেই তেওঁলোকে অনবৰতেই চেষ্টা চলাই থাকে। এবাৰ এজন ভীৰু মানুহে এখন কনফাৰেঞ্চত এজন শিক্ষকক এইবুলি প্ৰশ্ন কৰিছিল, আপুনি ইয়াত যেনেকৈ বক্তৃতাবিলাক দিছে, আপোনাৰ নিজৰ মণ্ডলীটো আপুনি তেনেকৈয়ে কথা কয়নে বাৰু? নিশ্চয় কওঁ, কিয় সুধিলে? এইবুলি সেই শিক্ষকজনে উত্তৰ দিলে, মই যদি তেনেকৈ মোৰ মণ্ডলীত শিক্ষা দিলোহেঁতেন, তেনেহ'লে মই নিশ্চয় ইতিমধ্যেই পদত্যাগ কৰিব লগা হ'লহেঁতেন, এইবুলি সেই ভীৰু মানুহজনে ক'লে। তেতিয়া শিক্ষকজনে সেই মানুহজনক ক'লে, আপোনাৰ কথা শুনি খুব দুখ পালোঁ। আপোনাৰ মণ্ডলীটো বেয়া পথেৰে গৈ আছে, এই কথাত নিশ্চয় সন্দেহ নাই। মই ইয়াত যি বক্তৃতা দিলোঁ, সেইটো মই ইতিমধ্যেই মোৰ মণ্ডলীত দি আহিছোঁ আৰু মই তেনেকুৱাই কৰোঁ। প্ৰিয় শ্ৰোতা, কিবা সুবিধা বা স্বাৰ্থৰ খাতিৰত মানুহৰ মুখৰ আদৰ কৰা আৰু ঈশ্বৰৰ পৰিৱৰ্তে মানুহৰ পৰা পদোন্নতি আৰু সুবিধা আশা কৰি থকাটো নিশ্চয় অতি বেয়া কথা আৰু সেইদৰে কৰাটো বিশ্বাসভ্ৰষ্টতাৰ এটা চিন। প্ৰিয় শ্ৰোতা, আমি এটা কথা মনত ৰখা উচিত, প্ৰভু যীশুৱে কিন্তু কাৰো মুখলৈ নাচায়, অৰ্থাৎ তেওঁ পক্ষপাত নকৰে। তেওঁ সকলোকে প্ৰেম কৰে আৰু তেওঁলৈ অহা প্ৰতিজন ব্যক্তিকেই তেওঁ আঁকোৱালি লয়, প্ৰতিজন ব্যক্তিকেই তেওঁ মৰমেৰে গ্ৰহণ কৰে। তেওঁত বিশ্বাস স্থাপন কৰা প্ৰতিজন ব্যক্তিকেই তেওঁ পৰিত্ৰাণ দিয়ে, কিয়নো এই পৃথিৱীৰ সকলো মানুহৰ বাবেই তেওঁ ক্ৰুচত নিজৰ প্ৰাণ দিছিল, যাতে তেওঁত বিশ্বাস কৰি সকলো মানুহেই পৰিত্ৰাণ পাব পাৰে। আপুনি বাৰু তেওঁত বিশ্বাস কৰি সেই পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? তেওঁক আপোনাৰ জীৱনৰ ত্ৰাতা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78101।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78101। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন মৰুৰ মৰিচিকাবোৰ আজি আছে কাইলৈ না, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ। দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন। দেহাতি মাটিতে মিলিলে জীৱন নাত অন্ত পৰিলে, মাটিৰ দেহাতি মাটিতে মিলিলে, ধনৰ টুকুলা বিৰাকী পগলা, ধনৰ টুকুলা বিৰাকী পগলা, যাম সকলোকে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যিশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজি মোৰ মৰণলৈ একো ভয় নাই, অকলে আহিছো অকলে যাম গো, অকলে আহিছো মই, অকলে যাম গো, দুদিনি আই জীৱন নাট কামৰি থৈ অবিহনে।